আকাশবাণী গুৱাহাটী ডিব্ৰুগড় পুৱা 7:55 আঞ্চলিক বাতৰি পঢ়িছো সংগীতা শৰ্মাই। অসম মন্ত্ৰীসভাত নতুনকৈ অন্তৰ্ভুক্ত 4গৰাকী মন্ত্ৰীক আজি দপ্তৰ বিতৰণ কৰা হ'ব। নতুন মন্ত্ৰীক দপ্তৰ বিতৰণ কৰাৰ লগতে মন্ত্ৰীসভাৰ পুৰণি কেইবাগৰাকীও মন্ত্ৰীৰ দপ্তৰ সালসলনি কৰাৰ সম্ভাৱনা আছে। মুখ্যমন্ত্ৰী শৰ্মাই আজি দিনৰ 12 বজাৰ ভিতৰত দপ্তৰ বিতৰণ কৰা হ'ব বুলি জানিবলৈ দিছে। আজি দপ্তৰ বিতৰণ কৰিবলগীয়া নতুন মন্ত্ৰীকেইগৰাকী হৈছে প্ৰশান্ত ফুকন, কৌশিক ৰায়, কৃষ্ণেন্দু পাল আৰু ৰূপেশ গোৱালা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নতুন মন্ত্ৰীৰ শপত গ্ৰহণ হৈ যোৱাৰ পাছতে বৰ্তমানৰ মন্ত্ৰীসভাৰ সদস্যসকলৰ হাতত থকা অতিৰিক্ত বিভাগসমূহ নতুন মন্ত্ৰী 4গৰাকীক দিয়া হ'ব বুলি স্পষ্ট কৰি দিছে। ৰাজ্য চৰকাৰৰ অসম চুক্তি ৰূপায়ণ বিভাগৰ উদ্যোগত অসম আন্দোলনৰ শ্বহীদসকলৰ স্মৃতিত কাইলৈ গুৱাহাটীত শ্বহীদ দিৱসৰ আয়োজন কৰা হৈছে। গুৱাহাটীৰ পশ্চিম বৰাগাঁৱত কাইলৈ দিনৰ 10 বজাত আয়োজিত শ্বহীদ দিৱস অনুষ্ঠানত অসম আন্দোলনৰ শ্বহীদসকলক স্মৰণ কৰা হ'ব। এই অনুষ্ঠানতে অসম আন্দোলনৰ তথ্যকোষৰ ষষ্ঠ খণ্ডটো উন্মোচন কৰা হ'ব। গোলাঘাটৰ সৰুপথাৰ সমজিলাত আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 19 কোটি টকা ব্যয় সাপেক্ষে বহুকেইটা প্ৰকল্প উদ্বোধন কৰিব। সেই অনুসৰি প্ৰায় 15 কোটি টকা ব্যয় সাপেক্ষ সৰুপথাৰ সমজিলা অসামৰিক চিকিৎসালয় উদ্বোধন কৰা হ'ব। এই চিকিৎসালয়খনত 9টা বহিৰ্বিভাগ বিভাগীয় কক্ষ, 2টা প্ৰসৱ কক্ষ, অস্ত্ৰোপচাৰ কক্ষ, নৱজাতকৰ বিশেষ যতন কক্ষ, জৰুৰীকালীন সেৱা কক্ষৰ লগতে অন্যান্য সা সুবিধাসমূহ থাকিব। অনুষ্ঠানত 2 কোটি টকা ব্যয় সাপেক্ষ সৰুপথাৰ গ্ৰাম্য ষ্টেডিয়াম আৰু সৰুপথাৰ ইনডোৰ ষ্টেডিয়ামো মুকলি কৰা হ'ব। 4,000 আসনযুক্ত এই গ্ৰাম্য ষ্টেডিয়াম এম জি এনৰেগাৰ বিত্তীয় সাহায্যৰে নিৰ্মাণ কৰা হৈছে। প্ৰায় 2 কোটি টকা ব্যয় সাপেক্ষে সৰুপথাৰ ছুইমিং পুলৰ আধাৰশিলাও স্থাপন কৰা হ'ব। অনুষ্ঠানত সৰুপথাৰ বিধানসভা সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন উপস্থিত থাকিব। গদ্য সাহিত্যৰ জনক কবিৰত্ন মহাপ্ৰভু দেৱদামোদৰ দেৱৰ শিষ্য শ্ৰী শ্ৰী বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্যৰ আজি 466 সংখ্যক জয়ন্তী। ৰাজ্যজুৰি আজি সত্ৰ নামঘৰৰ লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে দিনজোৰা কাৰ্যসূচীৰে ভাৰতীয় আঞ্চলিক ভাষাত পোনপ্ৰথম কথা সাহিত্যৰ ৰচকগৰাকীক স্মৰণ কৰিব। এই উপলক্ষে ভাগৱত পাঠ, আয়তীৰ কীৰ্তন, নাম প্ৰসংগ আদি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হ'ব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মহাপুৰুষজনাৰ আৱিৰ্ভাৱ তিথি উপলক্ষে মহান অসমীয়াগৰাকীলৈ শ্ৰদ্ধা জ্ঞাপন কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জয়পুৰত ৰাইজিং ৰাজস্থান বিশ্ব বিনিয়োগ শীৰ্ষ সন্মিলন 2024 উদ্বোধন কৰিব। জয়পুৰ প্ৰদৰ্শনী আৰু কনভেনশ্যন কেন্দ্ৰত আয়োজন কৰা এই 3দিনীয়া সন্মিলনত প্ৰধানমন্ত্ৰী মোদীয়ে উদ্বোধনী ভাষণ দিব। প্ৰধানমন্ত্ৰীয়ে লগতে এই সন্মিলনত আয়োজন কৰা ৰাজস্থান বিশ্ব বাণিজ্য মেলাও উদ্বোধন কৰিব। সন্মিলনত ৰাজস্থানৰ মুখ্যমন্ত্ৰী ভজনলাল শৰ্মাকে ধৰি বহুকেইগৰাকী কেন্দ্ৰীয় মন্ত্ৰী উপস্থিত থাকিব। 5,000ৰো অধিক ব্যৱসায় আৰু বাণিজ্য প্ৰতিনিধি, আশাৰীৰ উদ্যোগপতি, কূটনীতিবিদ আৰু বিনিয়োগকাৰীসকলে এই সন্মিলনত অংশগ্ৰহণ কৰিব। এই শীৰ্ষ সন্মিলনত অংশীদাৰ ৰাষ্ট্ৰ হিচাপে 17খন দেশকে ধৰি মুঠ 32খন দেশে ভাগ ল'ব। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে ভাৰত আৰু নৰৱেৰ মাজত ষ্টাৰ্টআপ সেতু মুকলি কৰাৰ বাবে প্ৰস্তাৱ আগবঢ়াইছে। দুয়োখন দেশে ব্যৱসায়িক সম্পৰ্ক শক্তিশালী কৰাৰ বিভিন্ন উপায় সন্দৰ্ভত আলোচনা অব্যাহত ৰখাৰ পৰিপ্ৰেক্ষিতত তেওঁ এই প্ৰস্তাৱ আগবঢ়ায়। শ্ৰীগোৱেলে উভয় দেশৰ মাজত দ্বিপাক্ষিক ব্যৱসায় আৰু বিনিয়োগ বৃদ্ধিৰ উদ্দেশ্যে সংশ্লিষ্ট মন্ত্ৰালয়সমূহৰ সৈতে সহযোগিতাৰে এই ক্ষেত্ৰত দেখা দিয়া সমস্যাসমূহ সমূহীয়াভাৱে দূৰ কৰাৰ ক্ষেত্ৰত নিজৰ প্ৰতিশ্ৰুতিবদ্ধতা প্ৰকাশ কৰিছে। ভাৰতীয় উদ্যোগ মহাসংঘ CII উদ্যোগ আৰু আভ্যন্তৰীণ বাণিজ্যিক প্ৰসাৰ বিভাগৰ উদ্যোগত মুম্বাইত আয়োজন কৰা ভাৰত নৰৱে ব্যৱসায়িক মঞ্চত ভাষণ দি এইদৰে কয়। শ্ৰীগোৱেলে ভাৰতক বিশ্বৰ বিনিয়োগৰ এক আকৰ্ষণীয় কেন্দ্ৰ হিচাপে অভিহিত কৰে আৰু নৰৱেৰ কোম্পানীসমূহক আন্তঃৰাষ্ট্ৰীয় বজাৰৰ লাভ উঠাবলৈ ভাৰতত বিনিয়োগ কৰিবলৈ আহান জনায়। ভাৰতীয় বেডমিণ্টন তাৰকা অশ্বিনী পোনাপ্পা আৰু তানিছা ক্ৰাষ্টৰ যুটীয়ে কালি গুৱাহাটী মাষ্টাৰ্ছ ছুপাৰ 100 প্ৰতিযোগিতাৰ মহিলাৰ ডাবলছৰ খিতাপ দখল কৰে। যুটীটোৱে কেৱল 43 মিনিটতে চীনৰ প্ৰতিদ্বন্দ্বী লি হুৱা ঝৌ আৰু ৱাং জি মেঙক 21-18, 21-12 পোনপটীয়া গেমত পৰাস্ত কৰে। পেৰিছ অলিম্পিকত দেখুওৱা বেয়া প্ৰদৰ্শনৰ পাছত এই বিজয়েৰে ভাৰতীয় যুটীটোৱে শক্তিশালী প্ৰত্যাৱৰ্তন ঘটালে। ইপিনে পুৰুষৰ একক শাখাত সতীশ কুমাৰ কৰুণাকৰণে চীনৰ ঝু ছোৱানছেনক 21-17, 21-18 গেমত পৰাস্ত কৰি দ্বিতীয়বাৰৰ বাবে ছুপাৰ 100 খিতাপ দখল কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত।